গীতমালা 142 অধ্যায়। গুহাত থকার সময়ত দাউদৰ ৰচিত মস্কিল নামৰ গীত, এটি প্ৰাৰ্থনা। মই চিঞৰি জিহুৱাৰ ওচৰত কন্দন কৰিলো, মই নিজ স্বৰেৰে জিহুৱাৰ আগত মিনতি কৰিলো। মই মোৰ দুখৰ কথা তেওঁৰ আগত ভাঙি কলো, তেওঁৰ আগত মোৰ কষ্টৰ কথা জনালো। মোৰ আত্মা যেতিয়া অন্তৰত ব্যাকুল হয়, তুমি মোৰ পথ জানা, মই অহা যোৱা কৰা পথত লোকবোৰে মোৰ বাবে গোপনে ফান পাতিলে। মোৰ সোঁফালে দৃষ্টি কৰি চোৱা, মোৰ খবৰ লওঁতা কোনো নাই, মোৰ বাবে আশ্ৰয় স্থান নাই, মোৰ বাবে কোনেও চিন্তা নকৰে। হে জিহুৱা, মই তোমাৰ ওচৰত ক্ৰন্দনেৰে কৈছো, তুমিয়ে মোৰ আশ্ৰয়, জীৱিত লোকৰ দেশত তুমিয়ে মোৰ অধিকাৰ। তুমি মোৰ কাকুতিলৈ মনোযোগ দিয়া, কিয়নো মই অতি অসহায় অৱস্থাত পৰিছো। মোৰ তাৰণাকাৰীবোৰৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, কাৰণ তেওঁলোক মোতকৈ শক্তিশালী। কাৰাগাৰৰ পৰা মোৰ প্ৰাণ মুক্ত কৰা, যেন মই তোমাৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ। ধাৰ্মিকসকলে মোক চাৰিওফালে ঘেৰি ৰাখিব, কাৰণ তুমি মোলৈ প্ৰচুৰ মংগল কৰিবা।